এয়া আকাশবাণী গুৱাহাটী পুৱাৰজনী অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। অসমৰ ক্ৰীড়াক্ষেত্ৰক বিশ্বমানৰ ৰূপ দিয়াৰ বাবে প্ৰতিখন জিলাতেই আধুনিক ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে। ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত নতুন মাত্ৰা সংযোজনেৰে লখিমপুৰ জিলাত নৱনিৰ্মিত লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে নিৰ্মাণৰত এই ক্ৰীড়া পৰিসৰসমূহ ৰাজ্যৰ তাৰকা খেলুৱৈসকলৰ নামত উৎসৰ্গা কৰা হ'ব। এই ক্ৰীড়া আন্তঃগাঁথনিয়ে ৰাজ্যখনৰ প্ৰতিভাসমূহক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ লাভলীনা বৰগোহাঁইৰ ক্ৰীড়াক্ষেত্ৰ কেৱল আন্তঃগাঁথনিয়েই নহয় বৰঞ্চ অসমৰ যুৱ শক্তিৰ সপোন, সাহস আৰু সম্ভাৱনাৰ শক্তিশালী মঞ্চ বুলি উল্লেখ কৰে। এই অনুষ্ঠানত অংশ লৈ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে খেলুৱৈসকলক ক্ৰীড়াক্ষেত্ৰখনৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। খেলুৱৈগৰাকীয়ে লগতে নিজৰ নামত ষ্টেডিয়াম নিৰ্মাণক লৈ আনন্দ প্ৰকাশ কৰে।
একেবাৰে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি আৰু প্ৰথমবাৰ লখিমপুৰত আহিছো আৰু এনেকুৱা এটা মানে সন্মান যিটো কেতিয়াও মোৰ সপোনৰো অধীৰ আৰু মানে এনেকুৱা ভবাই নাছিলো। এইটো মই ইয়াত থিয় হৈ আছো, এইটো মোৰ কাৰণে বহুতেই ডাঙৰ কথা আৰু এয়া মৰম যে মই পাবলৈ সক্ষম হৈছো তাক মই কেনেধৰণে ব্যাখ্যা কৰোঁ মই একো নাজানো। তাৰ কাৰণে আমাৰ চৰকাৰখনক, আমাৰ চি এম ছাৰক আৰু আমাৰ এম এল এ ছাৰক বহুত বেছি ধন্যবাদ আৰু সকলো লখিমপুৰবাসীক বহুত বেছি ধন্যবাদ, কাৰণ এইখিনি মৰম চাগে বহুত কম মানুহে পাবলৈ সক্ষম হয় আৰু জীৱিত কালতে মই এইটো পাবলৈ সক্ষম হৈছো। মই নাভাবোঁ মই ইয়াৰ যোগ্য হয়নে নহয়, কিন্তু মই কি কম নিজে বুজি পোৱা নাই আৰু।
ডঃ শৰ্মাই কালি লখিমপুৰত আন কেইবাটাও গুৰুত্ব প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে এখন জনসভাত অংশ লৈ লখিমপুৰ আৰু ধেমাজি জিলাৰ মুঠ 4,875গৰাকী উদ্যমী যুৱক যুৱতীৰ মাজত আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশিও বিতৰণ কৰে। স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত 48,319গৰাকী শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ যোগে অনুদান প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে এবছৰলৈ 2,500 টকাকৈ লাভ কৰিব। তদুপৰি শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত 2,112গৰাকী গৱেষকক অনুদান প্ৰদান কৰা হ'ব। ইয়াৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন গৱেষণাৰ বাবে গৱেষকসকলক 25,000 টকাকৈ আৰু দিব্যাংগ গৱেষকসকলক 40,000 টকাকৈ প্ৰদান কৰা হ'ব। এই উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতিৰ্বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু আৰু দক্ষতা, নিয়োগ তথা উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে ITI তথা পলিটেকনিকসমূহত স্থাপন কৰা উদ্যোগ 4.0 প্ৰযুক্তি কেন্দ্ৰসমূহ উদ্বোধন কৰিব। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ আৰ্জিত ছুটী 15 দিনলৈ বৃদ্ধি কৰা সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। ৰাজ্যৰ বিত্ত বিভাগে অসম ছুটী সংশোধন বিধি 2026 সন্দৰ্ভত এই অধিসূচনা জাৰি কৰিছে। ৰাজপত্ৰিত অধিসূচনাত প্ৰকাশ পোৱাৰ পাছতেই এই বিধি কাৰ্যকৰী হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ অন্যান্য কৰ্মচাৰীসকলৰ দৰে আৰ্জিত ছুটী প্ৰদান কৰিবলৈ শিক্ষক সমাজে দাবী উত্থাপন কৰি আহিছিল। এই অনুসৰি চৰকাৰে শেহতীয়াকৈ শিক্ষকসকলক এই ছুটী প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিহাস প্ৰসিদ্ধ ৰহাৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ অহা 4 মাৰ্চত জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰখন ৰাইজৰ বাবে মুকলি কৰিব। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ অসমৰ গৌৰৱময় ইতিহাসৰ উজ্জ্বল চানিকি। বীৰ ৰজা জোঙাল বলহুৰ শৌৰ্য বীৰ্যৰ কাহিনী তথা মধ্য অসমৰ অতীত গৌৰৱৰ প্ৰতীক জোঙাল বলহু গড় সংৰক্ষণৰ অভাৱত লুপ্ৰপ্ৰায় হৈছিল যদিও ৰাজ্য চৰকাৰে অত্যাধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে এই স্থান বিকশাই তুলিছে। এই পৰ্যটন ক্ষেত্ৰ সংগ্ৰহালয়, অতিথিশালাৰ ৰংমহল, তিৱাসকলৰ চামাদি বা ডেকাচাং, বৰঘৰ, শিশুৰ উমলা বনকে ধৰি বিভিন্ন উপাদানেৰে সমৃদ্ধ কৰা হৈছে। তদুপৰি পুখুৰীৰ পাৰৰ শোভাবৰ্ধন কৰি নৌকা বিহাৰৰো সুবিধা ৰখা হৈছে। ৰজা জোঙাল বলহুৰ প্ৰতিমূৰ্তি স্থাপন কৰি এই ক্ষেত্ৰক অধিক জীৱন্ত ৰূপ দিয়াৰো প্ৰয়াস কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।